যাত্ৰা পুস্তক দুই অধ্যায়। মুচিৰ জন্ম আৰু তেওঁ ডাঙৰ দীঘল হোৱা। লেবি বংশৰ এজন মানুহে এজনী লেবিয়া ছোৱালী বিয়া কৰালে। পাছত সেই মহিলাগৰাকী গৰ্ভৱতী হ'ল আৰু এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে। তেওঁ যেতিয়া দেখিলে যে সন্তানটো স্বাস্থ্যৱান, তেতিয়া তেওঁ সন্তানটি তিনি মাহলৈ লুকুৱাই ৰাখিলে। কিন্তু তেওঁ যেতিয়া দেখিলে যে ল'ৰাটোক বেছিদিন লুকুৱাই ৰাখিব নোৱাৰিব, তেতিয়া তেওঁ নলেৰে এটা পাচি সাজিলে আৰু সেই পাচিটো হিলাজতু আৰু এঠাৰে লেপি ল'লে। পাছত সেই পাচিটোত ল'ৰাজনক সুমুৱাই ল'লে আৰু নদীৰ দাঁতিত থকা নল খাগৰিৰ মাজত গৈ থলে। তাতে দূৰৈত থিয় হৈ বায়েকে সেই শিশুটোৰ কি হ'ব সেই বিষয়ে জানিবলৈ বাট চাই থাকিল। ফৰুণৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল আৰু তেওঁ যুৱতী দাসীসকলে নদীৰ তীৰত ফুৰি আছিল। এনেতে তেওঁ নল খাগৰিৰ মাজত সেই পাচিটো দেখিলে। তেওঁ দাসী এজনীক পাচিটো আনিবলৈ পঠিয়ালে। তেওঁ পাচিটো মেলি শিশুটি দেখিলে। এনেতে শিশুটিয়ে কান্দিবলৈ ধৰিলে আৰু তেওঁ শিশুটিলৈ মৰম লাগি ক'লে, এই সন্তানটি নিশ্চয় এটি ইব্ৰিয়া সন্তান। তেতিয়া শিশুটিৰ বায়েকে ফৰুণৰ জীয়েকক ক'লে, আপোনাৰ অৰ্থে এই সন্তানটিক পিয়া খুৱাই তুলিবলৈ মই এজনী ইব্ৰিয়া মহিলা বিচাৰি মাতি আনিমনে? ফৰুণৰ জীয়েকে ক'লে, যোৱা। তেতিয়া সেই ছোৱালীজনীয়ে শিশুটিৰ মাককে মাতি নিলে। ফৰুণৰ জীয়েকে শিশুটিৰ মাতৃক ক'লে, আপুনি এই ল'ৰাটিক লওক আৰু মোৰ বাবে পিয়া খুৱাই প্ৰতিপালন কৰক, তাৰ বাবে মই আপোনাক পাৰিশ্ৰমিক দিম। তেতিয়া মহিলাগৰাকীয়ে ল'ৰাটি নিলে আৰু পিয়া খুৱাই প্ৰতিপালন কৰিলে। ল'ৰাটি যেতিয়া ডাঙৰ হ'ল, তেতিয়া ল'ৰাটিক ফৰুণৰ জীয়েকৰ ওচৰলৈ আনিলে। তেতিয়া সেই ল'ৰাটি তেওঁ পুত্ৰ হ'ল। তেওঁ ল'ৰাটিৰ নাম মুচি ৰাখি ক'লে, কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ। মুচিয়ে যেতিয়া ডেকা হ'ল, তেওঁ বাহিৰলৈ ওলাই গৈ নিজৰ লোকসকলৰ কঠোৰ পৰিশ্ৰম লক্ষ্য কৰিলে। তেওঁ দেখিলে যে নিজৰ লোকসকলৰ মাজৰ এজন ইব্ৰিয়াক এজন মিছৰীয়াই মাৰি আছে। তেতিয়া মুচিয়ে ইফালে ইফালে চাই কাকো দেখা নাপায় সেই মিছৰীয়াজনক বধ কৰি বালিত পুতি থলে। তাৰ পাছদিনা তেওঁ ওলাই গৈ দুজন ইব্ৰিয়াক বিবাদ কৰি থকা দেখি দুখীজনক তেওঁ ক'লে, তোমাৰ ভাই কিয় মাৰিছা? কিন্তু মানুহজনে ক'লে, আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিছৰীয়াজনক যেনেদৰে বধ কৰিলে তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি? তেতিয়া মুচিয়া আতংকিত হৈ ক'লে, বাস্তৱিকতে মই যি কৰিলোঁ সেই কথা নিশ্চয় আনেও গম পালে। ফৰুণে যেতিয়া সেই কথা শুনিলে, তেতিয়া তেওঁ মুচিক বধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁ ৰজা ফৰুণৰ ওচৰৰ পৰা পলাই গ'ল আৰু মিডিয়ন দেশত বাস কৰিলে। তাত তেওঁ এটা নাদৰ ওচৰত বহিল। মিডিয়নৰ পুৰোহিতৰ সাতগৰাকী জীয়েক আছিল। তেওঁলোকে সেই নাদলৈ আহিছিল আৰু পিতৃৰ মেৰ ছাগৰ জাকক পানী খুৱাবৰ বাবে নাদৰ পৰা পানী তুলি পাত্ৰত ভৰাই আছিল। তেতিয়া মেৰ ছাগ ৰখীয়াসকল তালৈ আহিল আৰু তেওঁলোকক খেদিবলৈ চেষ্টা কৰিলে। কিন্তু মুচিয়ে গৈ তেওঁলোকক সহায় কৰিলে। তাৰ পাছত মুচিয়ে তেওঁলোকৰ মেৰ ছাগৰ জাকক পানী খুৱালে। ছোৱালীকেইজনী যেতিয়া তেওঁলোকৰ পিতৃ ৰুৱেলৰ ওচৰলৈ গ'ল, তেতিয়া তেওঁ ছোৱালীকেইজনী সুধিলে, আজিনো কেনেকৈ ইমান সোনকালে ঘৰলৈ আহিলা? তেওঁলোকে ক'লে, এজন মিছৰীয়া মানুহে আমাক মেৰ ছাগ ৰখীয়াসকলৰ পৰা ৰক্ষা কৰিলে। এনেকৈ তেওঁ আমাৰ বাবে পানী তুলি মেৰ ছাগ জাকক খুৱালে। তেতিয়া তেওঁ ছোৱালীকেইগৰাকীক তেওঁ সুধিলে, তেওঁ ক'ত আছে? তোমালোকে সেই ব্যক্তিজনক কিয় এৰি আহিলা? তেওঁক মাতি আনা যাতে তেওঁ আমাৰ লগত ভোজন কৰিব পাৰে। মুচিয়ে সেই মানুহজনৰ লগত থাকিবলৈ মান্তি হ'ল আৰু তেওঁ ছোৱালী চিপুৰাক তেওঁৰ সৈতে বিয়া দিলে। চিপুৰাই এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু মুচিয়ে পুত্ৰটিৰ নাম গেছুম ৰাখিলে। মুচিয়ে ক'লে, মই বিদেশত প্ৰৱাসী হৈ আছো। ঈশ্বৰে মুচিক আমন্ত্ৰণ কৰা। বহুদিনৰ পাছত মিছৰৰ ৰজাৰ মৃত্যু হ'ল। ইজৰাইলীয়া লোকসকলে বন্দী কামৰ বাবে আৰ্টনাট কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাটৰুক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে। তেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্ৰন্দন শুনিলে। অব্ৰাহাম, ইছহাক আৰু জাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰাই সোঁৱৰণ কৰিলে। ঈশ্বৰে ইজৰাইলীয়া লোকসকলৈ দৃষ্টি কৰিলে আৰু তেওঁলোকৰ পৰিস্থিতি বুজি পালে।